Yes.
হেল্ল'
Yes.
হেল্ল'
Yes.
হয় মই উৎপল বৰাই কৈছিলোঁ। কালি ৰাতি ফোন কৰিছিলে খোৱাটো আপুনি, মই শুই গৈছিলোঁ।
হেৰি কিনিলি নাই?
হয়
ৰূপ কিনিলি নাই? ৰূপৰ কথা সুধিবলৈ ফোন কৰিছিলোঁ।
হয় হয় ৰূপ কিনা হোৱা নাই খোৱাটো।
এইটো খেলা তই হাৰি গলি, তই ফিনিছ?
নাই নাই, মই পাহৰা নাই,
নাই 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 নাই
মই পাহৰা নাই। মই খালি সঁচাকে ক'ব গ'লে চিধা কথা, কিনিবলৈ যোগ্যতা হোৱা নাই এতিয়ালৈকে।
এইটো তেতিয়াহ'লে বাপ দম্ভ কিয় মাৰিছিলি? দম্ভ দৰ্প অভিমান, এইটো কিয় মাৰিছিলি? দম্ভ মাৰি লাভ নাই। গতিকে তই দুটা সত্য কথা গম পোৱা, এই পৃথিৱীখন গোলক নহয়, এক নম্বৰ। সেইটো একদম মূৰৰ ভিতৰত সোমাই লয়, যদিহে এখন গোলক নহয় তাৰমানে কাৰোবাৰ সৃষ্টি হয় নহয়, তেতিয়া গোটেই গোটেই ইকুৱেশ্যনটো গণ্ডগোল হৈ গ'ল। ইয়'ৰ এডুকেশ্যন, ইয়'ৰ ডিগ্ৰী, ইয়াৰ ইটছ অল পিচ অফ শ্বেট, ইজেণ্ট ইট? ইউ আৰ আৰ্নিং সাম মানি বিকজ ইট ইজ ডিজাইন টু আৰ্ণ ডেট এমাউণ্ট অফ মানি। ইট ইজ ইট ৱাজ ডিজাইন, একজেক্টলি ডিজাইন। হা, চাণক্যই কৈছে নে যে এটা আত্মা যেতিয়া গৰ্ভত স্থিতি হয় তাতে তাৰ কি হ'ব, সি কি কাম কৰিব, চবৰে লিখা থাকে। তই যিমানে চেষ্টা নকৰ যে মই চাকৰি এইটোত মই ফায়াৰ মাৰ্চেল নহওঁ নকৰোঁ, তোক তাতে জোৰ জবৰদস্তি সেইটোৱে কৰাই দিব আৰু হৈ গ'লি তই, হয় নাই? গতিকে তেতিয়া সেইতিয়াহ'লে আধ্যাত্মিকতা অলপ আহিব। এতিয়া মইতো আধ্যাত্মিক হ'ব কোৱা নাই, এতিয়া মইতো একদম মানে যিটো দেখিছ সেইটো মতে চলি যায়। আৰু মই দুই নম্বৰ কথাটো কৈছোঁ, ৰূপ ইজ মানি, চ' ষ্ট'ৰ চাম ৰূপ। মিনিমামটো 1 কেজি এটা মানুহক লাগিবই। গতিকে উৎপল, এইটো কি, নীলোৎপল ইজ ফাৰ এহেড অফ ইউ। আৰু চাচোন নীলোৎপলৰ জীৱনটো কথাটো, সিটো তোৰ নিচিনা নহয়ে। সিটো প্ৰফেচনেল চাকৰি কেনেকৈ সি কৰিব? ই এটা সাধাৰণ বি এ পাছ, কিন্তু তাৰ কপালখন দেখিছ নাই? হা হা, সি ৰজাৰ নিচিনা, ৰজাৰ লগত ঘূৰি ফুৰিছে। তাৰ এটা এনেকুৱা হেৰি কিমান আছে তাৰ, কি এই গুৱাহাটীখনত চহৰত ইমান বেছি দল দল ফটোগ্ৰাফাৰ আছে, কিন্তু তাৰ অৱস্থাটো চাচোন। তই বিয়া চিয়া কৰে, আৰামত ধুনীয়া ঘৰ লৈ, ঘৈণীয়েক লৈ আৰামত আছে, আছে কি নাই?
আছে।
সেইটো সি কৰোঁ বুলি কৰিছে নেকি? নাই কৰা, তাৰ কপালত লিখা আছে সেইটো। তই তই তোৰ লাগজাৰী যে কৰি আছ, বস্তু ভাল কিনিম, আমুক কিনিম, তই সেইটো অলপ কণ্ট্ৰল কৰি পেলা। আৰু ছেভিং যি আছে, জাষ্ট বেংকত এইকেইটাহে পইচা ৰাখিবি, যিটো তোৰ ভাড়া ভাড়াটো দিবৰ কাৰণে, তোৰ মটৰচাইকেলত তেল ভৰাবৰ কাৰণে, তোৰ ইলেক্ট্ৰিচিটি বিল দিবৰ কাৰণে। বাকী যি ছেভিংছ আছে নহয়, মাৰ হাততো নিদিবি, বাপৰ হাততো নিদিবি, কাৰণ সিহঁত দুটাও এতিয়াও পইচাৰ ওপৰতে আছে। সিহঁতে অকল ৰূপখিনি, নীলোৎপলৰ ৰূপখিনি ধৰি থাকিছে। তয়ো এনেকুৱা এটা অৱস্থা সৃষ্টি কৰি পেলা যাতে তোৰ ৰূপেশ্বৰী আহি ক'ব যে তোৰ পইচা ৰূপখিনি আছে নে, মই আমাৰ তাতে থ, বুজিছ? এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰি পেলাই তই এটলিষ্ট কমচে কম 2 কেজি ৰূপ উঠা। বেছি পইচা নহয় নহয়, 1.5 লাখ টকা তই আৰামত ভাল পইচা পাই আছো। তোৰ তই তোৰতো নীলোৎপলতকৈ বহুত বেছি কাম আৰু।
নাই, যদিহে মই আপোনাক কওঁ, মোৰ ধাৰ লাগি আছে এতিয়াও।
সেইটোতো কথা, ধাৰ কিয় ধাৰ কৰিলি বাবা?
মই পুৰণা দিনীয়া ধাৰ, এতিয়ালৈকে মৰাই নাই, মই কাকো কোৱা নাই, কিন্তু আপোনাকে প্ৰথম কৈছোঁ।
কিহত ধাৰ ল'লি? তোৰ এই তোক মই লগ পাইছোঁ যে তাতে বিচনাত শুই থকা ল'ৰাটো, ডেকা ল'ৰাটো, তোৰ ধাৰ কেনেকৈ লাগে অ?
নাই, পুৰা ধৰক যোৱা 4 বছৰ আগৰ ধাৰ, এতিয়ালৈকে মৰাই নাই।
কিমান ধাৰ
এতিয়া মাৰি মাৰি লাষ্টত অলমষ্ট কিমান, এতিয়া 1,30,000 মান আছেগৈ আৰু।
যা মাৰ সেইখিনি জলদি মাৰ মাৰি। এখন ধাৰৰটো, ধাৰত ধাৰ মৰাটো মই বুদ্ধিটো কৈ দিওঁ। তই যদি ধাৰত যদি 5,000 টকা দিব লাগে, তই তাত তাকে 4,000 টকা দিবি, 1,000 টকাত ৰূপ কিনি থৈ দে। কাৰণ এটা কিয় কিয় কৈছোঁ জানানে, এনেকুৱা এটা সময় কোনোবা মুহূৰ্তত আহি যাব, তই যে ধাৰক, তই যাৰ পৰা ধাৰ লৈছ তাক সন্তুষ্টটো কৰিবই লাগিব, লাগিব নালাগে? হা, মই কিখিনি কথা কৈছোঁ এইখিনি ৰেকৰ্ড হৈ আছে, মই তোলৈ পঠাই দিম এইখিনি। যিটোক ধাৰ দি, যিটোৰ পৰা ধাৰ কৰিছ তাক সন্তুষ্ট কৰিবলৈ কাৰণে সি যদি কৈছে 5,000 দে, ক'ব দাদা মই এইবাৰ 5,000 দিব, আপোনাক 1,000 কমকৈ দিছোঁ, আপুনি লওকচোন 4,000। এই 1,000টো যে, 1,000টো ৰূপ কিনি থৈ দে। তই কবি, তই ভাবিবি যে তাক মই দিয়া নাই, পাছত এই ৰূপখিনিয়ে দিম তাক, বুজিছ? এনেকৈ তই ধৰি থাক, 5,000, 5,000, 4,000, 4,000 দি থাক, এইপিনে 1,000, 1,000 চান কাঢ়ি কাঢ়ি ৰূপ কিনি থাক। কোনোবা মুহূৰ্তত কি হ'ব জানে, তই যিখিনি ৰূপ কিনিলি তাৰ যে বাকী যিমানখিনি আছে ধাচকৈ এইখিনি ৰূপে ভাঙি পেলাব তোৰ ধাৰ। মোৰ কথা ইলৰ ৰেখা গলা। বুঝছ, মুখ এটা শিলৰ ৰেখা, তো শুন তোর মঙ্গল হব, আর যদি নুশুনাও তো তোর নষ্ট হয়ে যাবে।
চেষ্টা করি চাও।
যা হব, যা লেকচার এটা দিলু, বাই।